এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ইংৰাজী নৱবৰ্ষ 2026ৰ আজি পহিলা দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণৰ মাজত উৎসাহ উদ্দীপনাই বিৰাজ কৰে। নতুন বছৰটোত নিজৰ লগতে পৰিয়ালৰ কুশল কামনা কৰি নেদেখাজনৰ আশীষ ল'বলৈ আজি পুৱাতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ধৰ্মীয় স্থানসমূহত অগণন লোকৰ সমাগম হয়। গুৱাহাটী মহানগৰীৰ শক্তিপীঠ কামাখ্যা ধাম, উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ দেৱালয়, লতাশিল আৰু গণেশগুৰিৰ গণেশ মন্দিৰৰ উপৰি অন্যান্য মঠ মন্দিৰ আৰু ধৰ্মীয় স্থানসমূহত বহু লোক সমবেত হয়। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, বকুৰ পাৰ্বতী মন্দিৰকে ধৰি বিভিন্ন ধৰ্মীয় স্থানসমূহত ভক্তৰ সমাগমৰ লগতে গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাত আজি বহু লোকে ভিৰ কৰা দেখা যায়। নৱবৰ্ষৰ প্ৰথম দিনটোত চিৰিয়াখানালৈ 6,024 গৰাকী দৰ্শনাৰ্থীৰ আগমন ঘটে বুলি চিৰিয়াখানা কৰ্তৃপক্ষই প্ৰকাশ কৰে। কৰ্তৃপক্ষৰ নীতি অনুসৰি শুকুৰবাৰে চিৰিয়াখানা বন্ধ ৰখা হয় যদিও নতুন বছৰ উপলক্ষে কাইলৈ চিৰিয়াখানা মুকলি থাকিব। অসম চৰকাৰে নিউ গুৱাহাটীৰ ভাৰতীয় খাদ্য নিগমৰ গুদামৰূপে ব্যৱহৃত ভূমি গুৱাহাটী ৰেল ষ্টেচনৰ সম্প্ৰসাৰণৰ বাবে ব্যৱহাৰ কৰা সন্দৰ্ভত ৰেল বিভাগৰ সৈতে আলোচনা কৰিব। আজি কইনাধৰাৰ এক নম্বৰ অতিথিশালাত ৰাজ্যখনৰ জ্যেষ্ঠ সম্পাদকসকলৰ সৈতে হোৱা নতুন দিনৰ আলাপ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে। আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰে গুৱাহাটীৰ ৰেল ষ্টেচনত বৰ্তমান মাত্ৰ 7খন প্লেটফৰ্ম থকা হেতুকে গুৱাহাটীৰ পৰা নতুন ৰেলগাড়ী প্ৰৱৰ্তনত বাধা হোৱাৰ প্ৰসংগ উত্থাপন কৰি সোধা এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী ৰেল ষ্টেচনৰ সম্প্ৰসাৰণৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ পল্টন বজাৰৰ ভূমি ৰেল বিভাগক আবণ্টন দিয়া হৈছে। তদুপৰি গুৱাহাটী ৰেল ষ্টেচনৰ পাৰ্শ্বৱৰ্তী কামাখ্যা, নাৰেংগী, চাংচাৰী আৰু জাগিৰোড ষ্টেচনৰ পৰা অতিৰিক্ত ৰেলগাড়ী চলাচলৰ জৰিয়তে গুৱাহাটী ষ্টেচনৰ প্লেটফৰ্মৰ অসুবিধা আঁতৰ কৰাৰ চেষ্টা কৰা হৈছে। আমাৰ সংবাদদাতাৰ আন এটা প্ৰশ্নৰ উত্তৰত ডঃ শৰ্মাই কয় যে গুৱাহাটীৰ ওচৰত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰেল তথা পথ দলং নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। এই দলংখন নিৰ্মাণৰ ক্ষেত্ৰত ভূমি অধিগ্ৰহণৰ কোনো ধৰণৰ সমস্যা হোৱাৰ কথা মুখ্যমন্ত্ৰীয়ে অস্বীকাৰ কৰে। ভাৰতীয় ৰেলৰ নৱতম সংযোজন বন্দে ভাৰত শ্লিপাৰ ৰেলসেৱা অসমতো প্ৰৱৰ্তনৰ সিদ্ধান্ত লোৱা হৈছে। গুৱাহাটী আৰু কলকাতাৰ মাজত এই নতুন বন্দে ভাৰত শ্লিপাৰ সেৱা প্ৰৱৰ্তন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি খন্তেক সময় আগতে তেওঁৰ ফেচবুক পেজযোগে এই কথা সদৰি কৰে। উল্লেখযোগ্য যে 2023 চনত প্ৰৱৰ্তন কৰা বন্দে ভাৰত ৰেলসেৱা এতিয়ালৈকে দিনৰ ভাগতহে চলাচল কৰিছিল। ৰেল মন্ত্ৰালয়ে ইতিমধ্যে নিশাৰ ভাগত চলাচল কৰিব পৰা বন্দে ভাৰত শ্লিপাৰ সেৱাৰ স্পীড ট্ৰায়েল সম্পন্ন কৰিছে আৰু এই ট্ৰায়েলত ৰেলগাড়ীখনে ঘণ্টাৰ সৰ্বোচ্চ 180 কিলোমিটাৰৰ গতিবেগ অতিক্ৰম কৰিছে। গুৱাহাটী আৰু কলকাতাৰ মাজত প্ৰস্তাৱিত এই বন্দে ভাৰত শ্লিপাৰ সেৱাৰ সময়সূচী এতিয়ালৈকে ঘোষণা হোৱা নাই যদিও মহানগৰ দুখনৰ মাজৰ প্ৰায় 1,000 কিলোমিটাৰ দূৰত্ব এই ৰেলগাড়ীখনে প্ৰায় 8-9 ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলি আশা কৰা হৈছে। হোজাই জিলা প্ৰশাসনে কাইলৈ দবকাৰ যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6,000 বিঘা ভূমিত উচ্ছেদ চলাব। ইয়াৰ বাবে বন বিভাগ আৰু জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। বন বিভাগে ইতিমধ্যে বনাঞ্চলখনত জৰীপ চলাই 1,000 বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত থকাৰ তথ্য লাভ কৰে আৰু 1,200ৰো অধিক দখলকাৰীলৈ জাননী প্ৰেৰণ কৰে। এই অভিযানৰ জৰিয়তে অঞ্চলত 30-40 বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা 1,170টা পৰিয়ালৰ ভিতৰত 1,018টা উচ্ছেদ কৰা হ'ব। বাকী 152টা পৰিয়ালে সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। ইপিনে উচ্ছেদৰ জাননী লাভ কৰাৰ পাছতে স্থানীয় বিধায়কসহ একাংশই ভূমিহীনসকলক পুনৰ সংস্থাপনৰ দাবী জনাই জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। শোণিতপুৰ জিলা প্ৰশাসনে বৰ্তমান অব্যাহত থকা শীত প্ৰবাহৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ অন্তৰ্গত সকলো চৰকাৰী, প্ৰাদেশিকীকৃত আৰু ব্যক্তিগত বিদ্যালয়ৰ সময়সূচী পুনৰ নিৰ্ধাৰণ কৰিছে। জিলা আয়ুক্তৰ নিৰ্দেশ অনুসৰি নিম্ন প্ৰাথমিক বিদ্যালয়সমূহ পুৱা 10 বজাৰ পৰা 2 বজালৈ, উচ্চ প্ৰাথমিক বিদ্যালয়সমূহ পুৱা 10 বজাৰ পৰা দুপৰীয়া 2:30 বজালৈ আৰু উচ্চ তথা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ পুৱা 10 বজাৰ পৰা বিয়লি 3 বজালৈ পৰিচালিত হ'ব। অৱশ্যে দশম শ্ৰেণীৰ প্ৰি ফাইনেল পৰীক্ষা আৰু দ্বাদশ শ্ৰেণীৰ ৰিভিজনেৰী পৰীক্ষাৰ সময়সূচী অপৰিৱৰ্তিত থাকিব। এই নিৰ্দেশ তাৎক্ষণিকভাৱে সমগ্ৰ শোণিতপুৰ জিলাত কাৰ্যকৰী হৈছে আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব। উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন দুজন লোক গুৰুতৰভাৱে আহত হয়। এখন চাৰিচকীয়া বাহনে এখন স্কুটি আৰু এখন মটৰচাইকেলত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালক আৰু সহযোগীক আৰক্ষীয়ে আটক কৰে। নিহত লোকজন এতিয়ালৈকে চিনাক্ত হোৱা নাই। আহত 2জন লোকক চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।